এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা। উত্তীৰ্ণৰ হাৰ 81.54%। নিৰ্বাচন আয়োগৰ অহা 4 মে'ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি অব্যাহত। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026ৰ বাবে মনোনয়ন জমা দিয়াৰ প্ৰক্ৰিয়া মুকলি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত বিতংগাতৰি। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মুঠ 330,798 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে মুঠ 263,155 উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ 81.54%। কলা শাখাত উত্তীৰ্ণৰ হাৰ 79.54%। মুঠ 247,890 পৰীক্ষাৰ্থী কলা শাখাত অৱতীৰ্ণ হৈছিল। বাণিজ্য শাখাত মুঠ 19,823 পৰীক্ষাৰ্থীৰ ভিতৰত 15,796 উত্তীৰ্ণ হয়। এই শাখাত উত্তীৰ্ণৰ হাৰ 81.13%। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.79%। মুঠ 61,580 পৰীক্ষাৰ্থী বিজ্ঞান শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বৃত্তিমুখী শাখাত 1,505 পৰীক্ষাৰ্থীৰ ভিতৰত 1,087 উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ 74.19%। কলা শাখাত বাক্সা জিলাই 94.29%ৰে প্ৰথম স্থান অধিকাৰ কৰিছে। দৰং জিলাই 92.99% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান আৰু 90.35%ৰে লখিমপুৰ জিলাই তৃতীয় স্থান লাভ কৰিছে। বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে মাজুলী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাই প্ৰথম স্থান লাভ কৰিছে। তামোলপুৰ জিলা দ্বিতীয় স্থানত আৰু বজালী জিলা তৃতীয় স্থানত আছে। বিজ্ঞান শাখাত তামোলপুৰ জিলা প্ৰথম, পশ্চিম কাৰ্বি আংলং জিলা দ্বিতীয় আৰু বাক্সা জিলা তৃতীয় স্থানত আছে। বৃত্তিমুখী শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে বিশ্বনাথ, মাজুলী আৰু শিৱসাগৰ জিলা প্ৰথম স্থান, দৰং দ্বিতীয় আৰু বৰপেটা জিলা তৃতীয় স্থানত আছে। পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইটৰ জৰিয়তে নিজৰ ফলাফল আৰু নম্বৰ তালিকা লাভ কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে ahsec.assam.gov.in বা resultsassam.nic.in, ndtv.com, indiaresults.com, vidyavision.com, jagranjosh.com, results.shiksha.ke ধৰি মুঠ 12টা ৱেবছাইটৰ যোগেদি ফলাফল লাভ কৰিব পাৰিব। তদুপৰি মোবাইল এপৰ জৰিয়তেও শিক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব পাৰিব। উত্তীৰ্ণ শিক্ষাৰ্থীসকলে মোবাইল এপ আৰু ৱেবছাইটৰ জৰিয়তেই মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব। যিসকল শিক্ষাৰ্থীয়ে বহি পুনৰীক্ষণ কৰিবলৈ বিচাৰে তেওঁলোকে পৰিষদৰ ৱেবছাইটৰ জৰিয়তে ফলাফলৰ দুদিন পাছত আবেদন কৰিব পাৰিব। অহা 4 মে'ত ৰাজ্যৰ 35খন জিলাত পুৱা 8 বজাৰ পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। ইয়াৰ বাবে নিৰ্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি চলাই আছে। ভোটগণনা প্ৰক্ৰিয়াত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। অসমৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে কালি যোৰহাট নিৰ্বাচনী জিলাত ভোটগণনা প্ৰক্ৰিয়াৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ লয়। মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে যোৰহাট জিলা নিৰ্বাচনী জিলাৰ অন্তৰ্গত 4টা বিধানসভা সমষ্টিৰ বাবে নিৰ্ধাৰিত ভোটগণনা কেন্দ্ৰ তথা ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰে। আনহাতে যোৰহাট নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়া আৰু আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত কালি জিলাখনৰ আৱৰ্ত ভৱনৰ সভাগৃহত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ভোটগণনা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে সম্পন্ন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। অহা 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়াৰ বাবে কালি নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশী শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত ভোটগণনা কেন্দ্ৰত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰা হয়। এই বিশেষ প্ৰক্ৰিয়াটোত নিৰ্বাচনী বিষয়া শেখৰণ ফুকনৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে। ইপিনে গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ভোটগণনাত জড়িত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণ জিলা প্ৰশাসনে কালি আৰম্ভ কৰে। ছিকিমত প্ৰতিভাৰ অভাৱ নাই আৰু ইয়াৰ জনসাধাৰণক লগ পোৱাটো সদায় উৎসাহজনক। ছিকিমৰ গেংটকৰ পালজোৰ ষ্টেডিয়ামত আয়োজিত ছিকিমৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইদৰে কয়। এই অনুষ্ঠানত শ্ৰীমোদীয়ে 4,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক আঁচনি উদ্বোধন, শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বাবে 6খন ক্ৰিকেট একাডেমী স্থাপনৰ কথাও ঘোষণা কৰে। শ্ৰীমোদীয়ে ছিকিমক পূবৰ স্বৰ্গ বা হেভেন অব দ্য ইষ্ট বুলি অভিহিত কৰে। তেওঁ পৰ্যটকসকলক ছিকিম ভ্ৰমণ কৰাৰ লগতে ৰাজ্যখনৰ অৰ্কিডসমূহ দৰ্শনৰ বাবে আহ্বান জনায়। তেওঁ ৰাজ্যখনক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবেও প্ৰশংসা কৰে। এই অনুষ্ঠানত ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা সাংসদ উপস্থিত থাকে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026ৰ বাবে মনোনয়ন জমা দিয়াৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। অহা 31 জুলাইৰ ভিতৰত 5-18 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে এই পুৰস্কাৰৰ বাবে মনোনয়ন আগবঢ়াব পাৰিব। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ শিশুৰ অসাধাৰণ সাফল্যক স্বীকৃতি জনাই ৰাষ্ট্ৰপতিয়ে প্ৰতি বছৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান প্ৰযুক্তি আদি ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা তথা সাফল্য প্ৰদৰ্শন কৰা শিশুক এই পুৰস্কাৰ দিয়া হয়। এই বছৰৰ মনোনয়ন কেৱল ৰাষ্ট্ৰীয় বঁটা পৰ্টেলৰ জৰিয়তে দাখিল কৰিব পাৰিব। স্বমনোনয়ন আৰু অনুমোদনকো এই ক্ষেত্ৰত বিবেচনা কৰা হ'ব। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ কালি সামৰণি পৰে। এই পৰ্যায়ত কাইলৈ 142টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। কলকাতা উত্তৰ, কলকাতা দক্ষিণ, হাওৰা, নদীয়া, উত্তৰ 24 পৰগনা, দক্ষিণ 24 পৰগনা, হুগলী আৰু পূব বৰ্ধমান জিলাত কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। প্ৰচাৰৰ অন্তিম দিনা জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগতদলৰ জিলেপী মঠত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যাদৱপুৰৰ শুকান সেতুত যাদৱপুৰ আৰু টলিগঞ্জৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা সমদলত অংশ লয়। শ্ৰীমতী বেনাৰ্জীয়ে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ আগমুহূৰ্তলৈকে মটৰচাইকেলত উঠিও নিৰ্বাচনী প্ৰচাৰ চলায়। নিজা সমষ্টি ভৱানীপুৰতো তেওঁ পদযাত্ৰাত অংশগ্ৰহণ কৰে। তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও বিভিন্ন স্থানত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। উল্লেখযোগ্য যে ৰাজ্যখনত যোৱা 23 এপ্ৰিলত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 93.19% অভিলেখ হাৰত ভোটদান হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে দৰং জিলাত অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা সম্পৰ্কীয় গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো ইয়াত নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা লোকসকল এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। বাক্সা জিলাৰ মুছলপুৰ মহাবিদ্যালয়ত কালিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে 33 সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ তথা জাইখলুং মহোৎসৱ 2.0 আৰম্ভ হৈছে। অহা 1 মে'ত সামৰণি পৰিবলগীয়া মহাবিদ্যালয় সপ্তাহ আৰু জাইখলুং মহোৎসৱত বিভিন্ন খেল আৰু সাংস্কৃতিক তথা সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি খাদ্যমেলা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আৰু বৌদ্ধিক সভাৰো আয়োজন কৰা হৈছে বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰিয়নাথ বসুমতাৰীয়ে জানিবলৈ দিছে। সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদে ৰাজ্যিক ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা 2026ৰ আয়োজন কৰিছে। অনলাইনৰ মাধ্যমেৰে হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে অহা 15 মে' প্ৰপত্ৰ জমা দিয়াৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে একক শাখাত 300 টকা আৰু দলীয় শাখাত 350 টকা মাচুল ধাৰ্য কৰা হৈছে। প্ৰতিযোগীসকলে অধিক তথ্যৰ বাবে 9147773770 নম্বৰত যোগাযোগ কৰিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত পঞ্জাব কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। ইপিনে কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 9 উইকেটত পৰাস্ত কৰে। শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা। উত্তীৰ্ণৰ হাৰ 81.54%। নিৰ্বাচন আয়োগৰ অহা 4 মে'ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি অব্যাহত। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026ৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া মুকলি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।